আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ, কালি সন্ধিয়া দুৰ্ঘটনাত পতিত হোৱা সুখয় 30 MKI শ্ৰেণীৰ যুঁজাৰু বিমানখনৰ দুৰ্ঘটনাস্থলীত আজি সেনাৰ এটা উদ্ধাৰকাৰী দল উপস্থিত, আৰু চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি বিভিন্ন শিতানত জলপানী প্ৰদান। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাত 659 পুৰুষ আৰু 299 মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 998 প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত ৰাজস্থানৰ অনুজ অগ্নিহোত্ৰীয়ে প্ৰথম, ৰাজেশ্বৰী শোভে দ্বিতীয় আৰু আকাংশ ধুলে তৃতীয় স্থান লাভ কৰিছে। অসমৰো কেইবাগৰাকী প্ৰাৰ্থী অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত অভিজ্ঞান খাউণ্ডে 187 সংখ্যক স্থান, অভিজ্ঞান জ্যোতি বৰাই 570 সংখ্যক স্থান আৰু ভাস্বতা শইকীয়াই 770 সংখ্যক স্থানত উত্তীৰ্ণ হৈছে। বিগত বৰ্ষৰ 25 মে'ত অনুষ্ঠিত অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত 9,30,000 অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল বুলি কেন্দ্ৰীয় লোকসেৱা আয়োগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নতুনকৈ নিৰ্মাণ কৰা ভাৰতীয় জনতা পাৰ্টীৰ উজনি অসমৰ মাণ্ডলিক কাৰ্যালয় উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী ৰবীন্দ্ৰ ৰাজুকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে। এই নৱনিৰ্মিত কাৰ্যালয়ে প্ৰতিগৰাকী কৰ্মকৰ্তাক দলীয় কাম কাজ ৰূপায়ণৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰি অনাগত দিনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে এখন নিৰ্দিষ্ট ঠাই প্ৰদান কৰিব। ডঃ শৰ্মাই আজি ডিব্ৰুগড় প্ৰেছ ক্লাব ভৱনৰো আধাৰশিলা স্থাপন কৰে। দক্ষিণ জালানগৰত নিৰ্মাণ হ'বলগীয়া এই ভৱনে প্ৰেছ ক্লাবৰ সাংবাদিকসকলক কাম কাজ আগবঢ়াই নিয়াৰ বাবে এটা স্থায়ী ঠিকনা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহ নিৰ্বাচনী কুচকাৱাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নাহৰকটীয়াত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ লয়। শতাধিক লোকে এই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ ৰাইজৰ দলকে ধৰি বিৰোধী মিত্ৰতা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত বিৰোধী ঐক্যৰ এখন সংবাদমেল অনুষ্ঠিত হৈছে। ইপিনে UPPL দলে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTCত আৰম্ভ কৰা শান্তি মটৰ চাইকেল সমদল আজি ছিডলি চিৰাং সমষ্টিত উলিওৱা হয়। দলৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কাজলগাঁওস্থিত শান্তি খেলপথাৰৰ পৰা এই সমদলৰ নেতৃত্ব দিয়ে। শ্ৰীবড়োৱে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সমাগত বিধানসভা নিৰ্বাচনত UPPL দলে BTCৰ 15খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে।
2-4 দিনৰ ভিতৰত সিদ্ধান্ত ল'ম। আমি 15টাৰ ছিটৰ কাৰণে ৰেডি হৈ আছো আৰু ৰাইজে, সচেতন মহলে, বুদ্ধিজীৱী সকলো কৈছে জাতি জনগোষ্ঠীয়ে UPPL অকলে কণ্টেষ্ট কৰিব লাগে। আমি UPPLৰ লগত আছো আৰু 15টাৰ ভিতৰত 10-12টা ছিট ৰাইজে আমাক জিকাই দিব, এই কথা কৈ আছে। গতিকে আমি ৰাইজৰ লগত থাকিম। কাৰ্যকৰ্তাবিলাক, আমাৰ কৰ্মকৰ্তাবিলাক, আমাৰ দলৰ কৰ্মীবিলাক, নেতাবিলাক বিচাৰে 15টা সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব লাগে, আমিও আগবাঢ়ি যাম।
বাক্সা জিলাৰ সদৰৰ মুছলপুৰত BPFৰ দিছপুৰ চলো কাৰ্যসূচীৰ আজি BTCৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰী মহিলাৰীয়ে অহা 9 মাৰ্চত BPF দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে নিৰ্বাচনত UPPLৰ সৈতে BPPFৰ কোনো সম্পৰ্ক নাথাকে আৰু বৰ্তমানলৈ আসন ভাগ বতৰক লৈ BJPৰ সৈতে চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি প্ৰকাশ কৰে। যোৰহাট বিমান বন্দৰৰ পৰা নিয়মীয়া অনুশীলনৰ বাবে উৰা মৰাৰ সময়ত দুৰ্ঘটনাত পতিত হোৱা সুখয় 30 MKI শ্ৰেণীৰ যুঁজাৰু বিমানখনৰ ঘটনাস্থলীত আজি সেনাৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হয়। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ চকীহোলা থানাৰ অন্তৰ্গত ইংলং ইকপি পাহাৰৰ ঘন অৰণ্যৰ মাজৰ দুৰ্ঘটনাস্থলীলৈ জিলায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকো ৰাওনা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই ইতিমধ্যে বিমান চালক স্কোৱাড্ৰন লীডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাকাৰৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে। ঘটনাটোত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গভীৰ শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য লাভ কৰিব পৰা হোৱা নাই। পাহাৰত খুন্দা মৰাৰ ফলতেই বিমানখন দুৰ্ঘটনাত পতিত হয় বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি 2025-26 বৰ্ষত বিভিন্ন শিতানত জলপানী প্ৰদান কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতিৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও শ্বহীদ দয়াল দাস পানীকা স্বনিয়োজন আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। উল্লেখযোগ্য যে প্ৰাক প্ৰৱেশিকা জলপানী আঁচনিৰ অধীনত জনগোষ্ঠীটোৰ 8,070 গৰাকী ছাত্ৰ ছাত্ৰী, ছাইমন সিং হৰু প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ 9,184 গৰাকী ছাত্ৰ ছাত্ৰী আৰু উচ্চ শিক্ষাৰ বাবে 4,470 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। তদুপৰি শ্বহীদ দয়লা দাস পানীকা স্বনিয়োজন আঁচনিৰ অধীনত 15,189 গৰাকী নিবনুৱা যুৱক যুৱতীলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানত অংশ লৈ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই এই আঁচনিসমূহৰ জৰিয়তে জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি প্ৰকাশ কৰে।
আৰু আদিবাসী কল্যাণ বিভাগৰ তৰফৰ আমাৰ বিভাগৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে বিভিন্ন ধৰণৰ স্কীম আছিল। সেই স্কীমবিলাক আজি আনুষ্ঠানিকভাৱে আমি ইয়াত ডিষ্ট্ৰিবিউচন কৰিলোঁ আৰু এই ডিষ্ট্ৰিবিউচনৰ পিছত DBTৰ যোগেদি সকলোলৈ ধনৰাশি ট্ৰান্সফাৰ হ'ব। প্ৰায় 61,000 ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীয়ে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি উপকৃত হৈছে আৰু প্ৰায় 80 কোটি টকা আজি একেলগত আমাৰ ডিপাৰ্টমেণ্টৰ চাগে ইমান লোকক 80 কোটি টকা বিতৰণ কৰা আজি প্ৰথম এনেধৰণৰ কাৰ্যসূচী হৈছে। যিটো আঁচনি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক স্বনিয়োজনৰ কাৰণে এটা আঁচনি আছিল, 25,000 টকাৰ এটা আৰ্থিক অনুদান আগবঢ়োৱা আঁচনি। সেই আঁচনিৰ বাবে বিগত বছৰসমূহত বহু যুৱক যুৱতীয়ে আবেদন কৰিছিল। আমি একেলগত যিমান বেকলগ আছিল সেই গোটেই বেকলগখিনি আজি মুকলি কৰি দিছোঁ। এতিয়াৰ পৰা আৰু কোনো পেণ্ডিং আবেদন আমাৰ হাতত নাই।
ধেমাজি জিলা ছাত্ৰ সন্থাই আজি সাম্প্ৰদায়িক অপশক্তিৰ বিৰুদ্ধে সংকল্প দিৱস কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত পালন কৰা এই কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয়ববী আৰু সদস্যসকলৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 2017 চনৰ 6 মাৰ্চ তাৰিখে এটা বহিৰাগত গোষ্ঠীয়ে চিলাপথাৰত সাম্প্ৰদায়িক অপশক্তিৰ বিষ বাষ্প বিয়পাই আছুৰ মুখ্য কাৰ্যালয় আৰু শ্বহীদ বেদী লণ্ডভণ্ড কৰি অসমীয়াৰ স্বাভিমানত আঘাত হানিছিল। সেই ঘটনাৰ প্ৰতিবাদত প্ৰতিবছৰে ছাত্ৰ সন্থাই 6 মাৰ্চৰ এই দিনটো সংকল্প দিৱস হিচাপে পালন কৰি আহিছে। সকলো ধৰণৰ অপপ্ৰচাৰ আৰু সংঘাতৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ উদ্দেশ্যে ধেমাজি জিলা ছাত্ৰ সন্থাই এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে নাগালেণ্ডৰ যুৱক যুৱতীসকলক ৰাষ্ট্ৰীয় সেৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিকশিত নাগালেণ্ডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে। লুমামীৰ জুন হেবুবুটু জিলাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে ব্যাপক বৈচিত্ৰ সত্বেও একতাই ভাৰতৰ সৰ্বোত্তম শক্তি বুলি সজোৰে উল্লেখ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উত্তৰ পূৰ্বাঞ্চলত যোৱা কেইবাটাও দশকত আন্তঃগাঁথনিমূলক বিকাশৰ যোগেদি পৰিৱৰ্তন সাধন হোৱাৰ লগতে শান্তি স্থাপনৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে। সীমান্ত নাগালেণ্ড প্ৰাদেশিক প্ৰাধিকৰণ চুক্তিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে শান্তি আৰু সহযোগিতা অতি গুৰুত্বপূৰ্ণ বিষয়। উপৰাষ্ট্ৰপতিগৰাকীয়ে নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰালৈ কৰা 3-দিনীয়া উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰ অংশ হিচাপে কাইলৈ আইজললৈ যাত্ৰা কৰিব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে অহা 8 মাৰ্চত শিৱসাগৰত বিশেষ ক্ৰীড়া কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অস্মিতা শীৰ্ষক আঁচনিৰ অধীনত মহিলা এথলেটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আৰু মাই ভাৰতৰ জিলা যুৱ বিষয়াসকলৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মহিলা আৰু কিশোৰীসকলৰ মাজত এথলেটিকছৰ জনপ্ৰিয়তা বৃদ্ধি কৰা তথা স্বাস্থ্য আৰু ক্ৰীড়া সংস্কৃতিৰ প্ৰতি সজাগতা সৃষ্টি কৰাই এই প্ৰতিযোগিতাৰ মূল লক্ষ্য। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। কালি সন্ধিয়া দুৰ্ঘটনাত পতিত হোৱা Sukhoi-30 MKI শ্ৰেণীৰ যুঁজাৰু বিমানখনৰ দুৰ্ঘটনাস্থলীত আজি সেনাৰ এটা উদ্ধাৰকাৰী দল উপস্থিত। আৰু চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি বিভিন্ন শিতানত জলপানী প্ৰদান। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।